আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিত্তীয় বিধিৰ সংশোধনীত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন ৰাজ্য চৰকাৰৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰবোৰ পুনৰ গঠনৰ সিদ্ধান্ত চলিত বছৰৰ গুণোৎসৱৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা শিৱসাগৰ জিলাৰ প্ৰথম স্থান ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ তুংগত আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে অংকুৰজ্যোতি শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যিক মন্ত্ৰীসভাই কালি অনুষ্ঠিত বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিত্তীয় বিধিৰ সংশোধনীত অনুমোদন জনাইছে। এই সংশোধনী অনুসৰি লেচিয়ে পঞ্চায়তৰ অন্তৰ্গত হাট বজাৰবোৰত এতিয়াৰে পৰা শাক পাচলি তামোল পাণ আদি বিক্ৰেতাৰ পৰা কৰ সংগ্ৰহ কৰাত বাধা আৰোপ কৰা হৈছে। লেচিয়ে বজাৰৰ স্থায়ী ব্যৱসায়ীসকলৰ পৰাহে কৰ সংগ্ৰহ কৰিব পাৰিব বুলি সংশোধনীত উল্লেখ কৰা হৈছে। ইয়াৰ লগতে এতিয়াৰে পৰা লেচিয়ে বজাৰবোৰ পৰিষ্কাৰ কৰি ৰখাৰ দায়িত্বও মূৰ পাতি ল'ব লাগিব বুলি সংশোধনীত উল্লেখ কৰা হৈছে। মন্ত্ৰীসভাৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা বজাৰৰ নতুন মহলদাৰ বাছনিৰ সময়তো পুলিচ ভেৰিফিকেশ্যনৰ প্ৰয়োজন হ'ব। মন্ত্ৰীসভাৰ আন এটা সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা বন আৰু পৰিৱেশ বিভাগে জলবায়ু পৰিৱৰ্তনৰ সৈতে জড়িত সকলো বিষয় চোৱা চিতা কৰিব। কালি অনুষ্ঠিত মন্ত্ৰীসভাই লোক নিৰ্মাণৰ গৃহ শাখাটো দুভাগত বিভক্ত কৰি লোক নিৰ্মাণ গৃহ আৰু লোক নিৰ্মাণ শিক্ষা আৰু স্বাস্থ্য হিচাপে পুনৰ গঠনত অনুমোদন জনায়। ইপিনে মন্ত্ৰীসভাই কালি স্বাস্থ্য বিভাগৰ সিঁচৰতি হৈ থকা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰবোৰ পুনৰ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সিদ্ধান্ত অনুসৰি প্ৰতিটো বিধানসভা সমষ্টিত এটাকৈ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ থাকিব। অৱশ্যে আকাৰত ডাঙৰ সমষ্টিবোৰত দুটাকৈ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ থাকিব বুলি মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰে। মন্ত্ৰীসভাত কালি ৰাজ্যৰ সুলভ মূল্যৰ দোকানীসকলৰ অনুজ্ঞাপত্ৰৰ ম্যাদ একেটা চৰকাৰী আদেশযোগে অহা বছৰৰ 30 জুন পৰ্যন্ত বৃদ্ধিত অনুমোদন দিয়া হয়। একেদৰে কেঁচা চাহপাতৰ ক্ষেত্ৰত থকা কৰ ৰেহাই অহা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ আৰু দুবছৰৰ বাবে বৃদ্ধিত মন্ত্ৰীসভাই অনুমোদন দিয়ে। ইপিনে বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত কোনো পুৰুষ কৰ্মচাৰীয়ে যদি সন্তানৰ দায়িত্ব ল'বলগীয়াত পৰে তেনে কৰ্মচাৰীয়েও শিশুৰ যতনৰ বাবে ছুটী লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অৱশ্যে সন্তানৰ দায়িত্ব নোলোৱা মহিলা কৰ্মচাৰীয়ে এই ছুটী নাপাব বুলি তেওঁ স্পষ্ট কৰি দিয়ে। মন্ত্ৰীসভাই কালি 572 কোটি টকা ব্যয় সাপেক্ষে দৰং চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনায়। জিলাখনত চিকিৎসা মহাবিদ্যালয়ৰ লগতে বি এছ চি নাৰ্ছিং কলেজ আৰু জি এন এম স্কুল এখনো নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সদৰি কৰে। ইয়াৰ লগতে বাজেটত কৰা কেইবাটাও ঘোষণা অহা 1 এপ্ৰিলৰ পৰা ৰূপায়ণ কৰাৰ প্ৰস্তাৱত অনুমোদন দিয়া হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে মাহিলী 15,000 টকাতকৈ কম দৰমহা পোৱা ব্যক্তিয়ে পেছাদাৰী কৰ আদায় দিব নালাগে। পূৰ্বতে এই সীমা 10,000 টকা আছিল বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ লগতে মন্ত্ৰীসভাই কালি কোকৰাঝাৰ জিলাৰ নায়েকৰ 77 হেক্টৰ এলেকাৰ এখন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ 180 হেক্টৰ বনভূমি আৰু অৱশিষ্ট এলেকাসমূহক ৰাজহ গাঁৱলৈ পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্য চৰকাৰে চৰকাৰী সংস্থাযোগে ধান আৰু সৰিয়হ বিক্ৰীৰ ক্ষেত্ৰত ন্যূনতম সমৰ্থন মূল্যৰ উপৰি ৰাজ্যৰ কৃষকক অতিৰিক্ত ধন প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্ৰীসভাৰ এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কয় যে কৃষকসকলে বৰ্তমান প্ৰতি কুইণ্টল ধানত পাই থকা 2,300 টকাৰ ন্যূনতম সমৰ্থন মূল্যৰ উপৰি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অতিৰিক্তভাৱে 250 টকাকৈ আদায় দিয়া হ'ব। ইয়াৰ ফলত কৃষকে প্ৰতি কুইণ্টল ধানত 2,550 টকাকৈ ন্যূনতম সমৰ্থন মূল্য পাব বুলি তেওঁ উল্লেখ কৰে। একেদৰে সৰিয়হৰ ক্ষেত্ৰত প্ৰতি কুইণ্টলত বৰ্তমানৰ ন্যূনতম সমৰ্থন মূল্য 5,950 টকাৰ উপৰি অতিৰিক্তভাৱে 500 টকাকৈ অৰ্থাৎ মুঠ 6,450 টকাকৈ কৃষকসকলে লাভ কৰিব বুলি তেওঁ সদৰি কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অহা 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হোৱাকৈ কৃষকসকলে এই ধন লাভ কৰিব। কৃষকসকলক উৎসাহিত কৰাৰ বাবে এই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে। জ্ঞান বিজ্ঞান সমিতি অসমৰ একবিংশ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ 2025 কালিৰে পৰা মঙলদৈ মহাবিদ্যালয় প্ৰাংগণত আৰম্ভ হৈছে। কালি সমাৰোহৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হোৱা গ্ৰন্থমেলাৰ দুৱাৰ স্থানীয় বিধায়ক বসন্ত দাসে উদ্বোধন কৰে। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ দৰঙৰ সংবাদদাতা ময়ূখ গোস্বামীয়ে।
মঙলদৈ মহাবিদ্যালয়ত কালিৰে পৰা বৰ্ণাঢ্য চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা জ্ঞান বিজ্ঞান সমিতি অসমৰ 21তম ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহক লৈ আজি দ্বিতীয় দিনাও মহাবিদ্যালয় চৌহদত এক উলহ মালহ পৰিৱেশে বিৰাজ কৰিছে। শিকাৰ আনন্দ উৎসৱ শীৰ্ষক এই বিজ্ঞান সমাৰোহৰ আজি দ্বিতীয় দিনা কিছু সময় পূৰ্বে সাময়িক সন্মিলন কাৰ্যসূচী অনুষ্ঠিত হৈছে। ইয়াৰ পিছত শিকন কুল বিজ্ঞান প্ৰসাৰত ডিজিটেল মাধ্যমৰ প্ৰয়োগ প্ৰকল্পৰ অধীনত সজাগতামূলক অনুষ্ঠান বিজ্ঞান জনপ্ৰিয়কৰণত বিজ্ঞান প্ৰযুক্তিৰ সঠিক ব্যৱহাৰ শীৰ্ষক এক আলোচনা চক্ৰ দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হ'ব। জ্ঞান বিজ্ঞান সমিতিৰ দৰং জিলাৰ উপসভাপতি ডক্টৰ শচীন চহৰীয়াৰ সঞ্চালনত অনুষ্ঠিত হ'বলগীয়া এই আলোচনা চক্ৰত চিপাঝাৰ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ দিব্যজ্যোতি শইকীয়া আৰু মংগলদৈ মহাবিদ্যালয়ৰ কম্পিউটাৰ বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ দিব্যজ্যোতি কলিতাই আলোচক হিচাপে অংশগ্ৰহণ কৰিব।
চলিত বছৰৰ গুণোৎসৱৰ ফলাফলসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। কালি ঘোষিত ফলাফল অনুযায়ী এইবাৰৰ গুণোৎসৱত শিৱসাগৰ জিলাই প্ৰথম, গোলাঘাট জিলাই দ্বিতীয় আৰু ডিব্ৰুগড় জিলাই তৃতীয় স্থান লাভ কৰিছে। একেদৰে স্বচ্ছ আৰু সুচাৰুৰূপে গুণোৎসৱৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ ক্ষেত্ৰত গোলাঘাট জিলাই প্ৰথম, কামৰূপ মহানগৰে দ্বিতীয় আৰু যোৰহাট জিলাই তৃতীয় স্থান লাভ কৰিছে। এইবাৰ 13,300খন বিদ্যালয়ে এ প্লাছ গ্ৰেড আৰু 13,992খন বিদ্যালয়ে এ গ্ৰেড লাভ কৰিছে। একেদৰে 14,64,808গৰাকী শিক্ষাৰ্থীয়ে এ প্লাছ গ্ৰেড আৰু 12,6,442গৰাকী শিক্ষাৰ্থীয়ে এ গ্ৰেড লাভ কৰিছে। এই উপলক্ষে কালি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা বছৰৰ গুণোৎসৱত এ প্লাছ গ্ৰেড লাভ কৰা 11,594খন বিদ্যালয়ক উৎকৃষ্টতাৰ স্বীকৃতি আৰু 25,000টকাকৈ উদগনিমূলক অনুদান আগবঢ়ায়। অনুষ্ঠানত আৰোহণ কাৰ্যসূচীৰ অধীনত 4,320গৰাকী শিক্ষাৰ্থীক টেবলেট প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত এইবাৰৰ গুণোৎসৱত ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক প্ৰদৰ্শন উন্নত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত আলোকপাত কৰে। শিক্ষক বদলীকৰণ তথা এজনীয়া শিক্ষকক কেন্দ্ৰ কৰি সময়ে সময়ে হৈ অহা চৰ্চাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়টো সন্দৰ্ভত প্ৰাক্তন শিক্ষক শিক্ষাবিদক লৈ এখন শিক্ষা আয়োগ গঠনৰ পোষকতা কৰে। বিষয়টোৰ ক্ষেত্ৰত ৰাইজৰ মতামত গ্ৰহণৰ আৱশ্যকতা আছে বুলিও তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ্থীক গুণগত শিক্ষাদানৰ সংকল্পৰে চৰকাৰে 2017ৰ পৰা অনুষ্ঠিত কৰি অহা গুণোৎসৱত এইবেলি 44,770খন বিদ্যালয়ৰ 38,98,000ৰো অধিক শিক্ষাৰ্থীৰ বিদ্যায়তনী মূল্যায়ন কৰা হৈছে। গুণোৎসৱৰ প্ৰদৰ্শনত শীৰ্ষ জিলা আৰু গুণগত মানৰ ঐক্য সাজ যোগানত শ্ৰেষ্ঠ জিলা হিচাপে বিবেচিত হোৱাৰ পাছত আজি শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহত আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰিছে। জিলাখনৰ 463খন বিদ্যালয়ে এ প্লাছ গ্ৰেড আৰু 192খন বিদ্যালয়ে এ গ্ৰেড লাভ কৰিছে। এইবাৰৰ গুণোৎসৱত ধেমাজি জিলাৰ 416খন বিদ্যালয়ে এ প্লাছ গ্ৰেড আৰু 356খন বিদ্যালয়ে এ গ্ৰেড লাভ কৰিছে। জিলাখনত এইবাৰ 1,455খন বিদ্যালয়ৰ 91,347গৰাকী ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনী মূল্যায়ন কৰা হৈছিল। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত দুটা দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক ৰূপত প্ৰচাৰ অব্যাহত ৰাখিছে। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা আৰু কামৰূপ জিলাৰ নিৰ্বাচন হ'বলগীয়া 33টা সমষ্টিৰ বাবে কালিও কেইবাগৰাকীও নেতাই প্ৰচাৰ অভিযানত অংশ লয়। সমষ্টিকেইটাত বিজেপি, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু অসম গণ পৰিষদ দলে ঐক্যবদ্ধভাৱে প্ৰচাৰ অভিযান চলাই আছে। কংগ্ৰেছ দলৰ লগতে অন্যান্য ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়েও প্ৰচাৰ তীব্ৰ কৰি তুলিছে। জ্যেষ্ঠ বিজেপি নেতা তথা মন্ত্ৰী অশোক সিংহালে গোৱালপাৰা জিলাত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। মন্ত্ৰীগৰাকীয়ে আজি দদান পৰিষদীয় সমষ্টিত এন ডি এৰ প্ৰাৰ্থী দিবাকৰ ৰাভাৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে আন চাৰিটা সমষ্টিতো মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰায়ো গোৱালপাৰা জিলাত নিজৰ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশ লয়। পৰিষদৰ অন্তৰ্গত কামৰূপ জিলাৰ 14টা সমষ্টিৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈছে। বিজেপি আৰু কংগ্ৰেছ দলে আজি জিলাখনৰ নিৰ্বাচন হ'বলগীয়া সমষ্টিকেইটাত প্ৰচাৰ অভিযানত অংশ ল'ব। শ্ৰীভূমি আৰক্ষীয়ে কালি পুৱামাৰা বাইপাছত অভিযান চলাই এখন ট্ৰাকৰ পৰা 442গ্ৰাম হেৰইন জব্দ কৰে আৰু দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰী দুগৰাকী পাৰভেজুদ্দিন আৰু ৰহিমুদ্দিন বুলি চিনাক্ত কৰা হৈছে। উদ্ধাৰ কৰা হেৰইনখিনিৰ বজাৰ মূল্য প্ৰায় 87 লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে। আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তৰ উপস্থিতিত যোৱা নিশা অসম আৰক্ষীৰ উলুবাৰীৰ মুখ্য কাৰ্যালয়ত মহানগৰীত মাহটোত সংঘটিত অপৰাধৰ পৰ্যালোচনা কৰা হয়। বৈঠকত উপস্থিত থাকি প্ৰজিকিউচন সঞ্চালকালয়ৰ সঞ্চালক মাখন ফুকনে অভিযুক্তক গ্ৰেপ্তাৰৰ সময়ত আৰু গ্ৰেপ্তাৰৰ পাছত আৰক্ষীয়ে পালন কৰিবলগীয়া বাধ্যবাধকতাসমূহৰ বিষয়ে বিশদভাৱে উল্লেখ কৰে। শ্ৰীফুকনে লগতে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ জৰিয়তে প্ৰৱৰ্তন কৰা নতুন বিধি ব্যৱস্থাসমূহৰ ব্যাখ্যা আগবঢ়ায়। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অংকুৰজ্যোতি শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
ৰাজ্যিক মন্ত্ৰীসভাৰ কালি অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে গুৱাহাটীৰ পৰা আজি প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত বাতৰি প্ৰকাশ কৰিছে। কাকতসমূহে ডিব্ৰুগড় জিলাৰ পৰা আপস্পা প্ৰত্যাহাৰ কৰা আৰু অসমলৈ পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত জাপান চৰকাৰে সতৰ্কতা শিথিল কৰাৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাক প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাত অতি কম সময়ৰ ভিতৰত ৰাজ্যত পি এম কিষাণ আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি হৈছে। দৈনিক অসম কাকতে এই অনুসন্ধানমূলক বাতৰিটো প্ৰকাশ কৰিছে। 14 জুনত ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু মিছন ৰঞ্জন দাসৰ কাৰ্যকাল অন্ত পৰিব। এই পৰিপ্ৰেক্ষিতত সাহসীয় মিত্ৰজোঁটত ভিন্ন সমীকৰণ অব্যাহত আছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। উত্তৰ পূৰ্বাঞ্চলত 23,245 মেগাৱাট হাইড্ৰ পাৱাৰ প্ৰকল্প শীঘ্ৰে ৰূপায়ণ হ'ব। লোকসভাত কেন্দ্ৰীয় শক্তি ৰাজ্যমন্ত্ৰী শ্ৰীপদ নায়কে প্ৰকাশ কৰা তথ্যৰ উদ্ধৃতিৰে এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। তিনিচুকীয়াৰ তদানীন্তন এছ পি আৰ পি সিংহসহ 5 আৰক্ষীক হত্যাৰ 10 অভিযুক্তক চি বি আইৰ বিশেষ আদালতে দোষমুক্তা ঘোষণা কৰি ৰায় দিছে। এই বাতৰিটো দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক কন্দৰ্প শৰ্মাক দায়িত্বৰ পৰা অপহৰণ কৰাৰ দাবীত শিক্ষাৰ্থীৰ প্ৰতিবাদত উপাচাৰ্য কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এই বাতৰিটো প্ৰায় কেইখন কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। শিঙিমাৰীৰ ইটাভাটাত চিলিণ্ডাৰ বিস্ফোৰণত 12 জন শ্ৰমিক অগ্নিদগ্ধ হোৱাৰ এটা বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 3 মাহৰ মূৰত অপহৃত প্ৰকাশ ছেত্ৰীক আলফা স্বাধীনে মুক্তি প্ৰদান কৰিছে। এই বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰে সম্পৰ্কৰ তথ্য এছ আই টিয়ে লাভ কৰিছে। এই বাতৰিটো অসমীয়া খবৰ আৰু নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আহক এতিয়া বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ অংকুৰ। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ইপিনে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক 5 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌ দলে 191 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 16 অভাৰ আৰু এটা বলত 5টা উইকেট হেৰুৱাই 193 ৰাণ কৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হৈ নিকোলাছ পুৰাণে 26টা বলত 70 ৰাণ আৰু মিছেল মাৰ্চে 31টা বলত 52 ৰাণ কৰে। হায়দৰাবাদৰ অধিনায়ক পেট কামিন্ছে 2টা উইকেট লাভ কৰে। ইয়াৰ আগেয়ে ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 9 উইকেটৰ বিনিময়ত 190 ৰাণ কৰে। হায়দৰাবাদৰ হৈ ট্ৰেভিছ হেডে 47 আৰু অনিকেত বাৰ্মাই 37 ৰাণৰ বৰঙণি আগবঢ়ায়। লক্ষ্ণৌৰ হৈ 4টা উইকেট দখল কৰা শাৰ্দুল ঠাকুৰক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আইৰ এখন গুৰুত্বপূৰ্ণ বৈঠক কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব। বৈঠকত পৰিষদৰ সচিব দেৱজিৎ শইকীয়াৰ লগতে ভাৰতীয় ছিনিয়ৰ পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু ৰাষ্ট্ৰীয় ছিনিয়ৰ ক্ৰিকেট দলৰ নিৰ্বাচক মণ্ডলীৰ মুৰববী অজিত আগৰকাৰ উপস্থিত থাকিব বুলি পৰিষদৰ সূত্ৰই প্ৰকাশ কৰিছে। বৈঠকত আসন্ন ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দলৰ অধিনায়ক সন্দৰ্ভত বিশদ আলোচনা হোৱাৰ সম্ভাৱনা আছে। একেদৰে বৈঠকত পৰৱৰ্তী খেলবৰ্ষত কেন্দ্ৰীয় চুক্তিত কোন কোন ক্ৰিকেটাৰক অন্তৰ্ভুক্ত কৰা হ'ব সেই বিষয়ে বিতংভাৱে আলোচনা কৰা হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 19 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই অহা 24 ঘণ্টাত অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিত্তীয় বিধিৰ সংশোধনীত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন। ৰাজ্য চৰকাৰৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰবোৰ পুনৰ গঠনৰ সিদ্ধান্ত। চলিত বছৰৰ গুণোৎসৱৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা, শিৱসাগৰ জিলাৰ প্ৰথম স্থান। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ তুংগত। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত শুনিবলৈ পাব।